যিচয়া 33 অধ্যায়। জেৰুচালেমৰ বৰ্তমান দুৰৱস্থা আৰু তাৰ ভাবি গৌৰৱ। নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি, বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ'ব। যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ'ব, যেতিয়া তুমি বিশ্বাসঘাতকতা কৰিব এৰিবা তেতিয়া তেওঁলোকে তোমাক বিশ্বাসঘাতকতা কৰিব। হে যিহুৱা, আমাক দয়া কৰক, আমি আপোনালৈ বাট চাই আছো। অতি ৰাতিপুৱাতে আপুনি আমাৰ বাহুস্বৰূপ হয়, সংকটৰ সময়ত আপুনি আমাৰ পৰিত্ৰাণকৰ্তা হয়। কোলাহল শব্দত লোকসমূহ পলাব, আপুনি যেতিয়া উঠিব তেতিয়া জাতিবোৰ ছিন্ন ভিন্ন হ'ব। কাকতি ফৰিঙে গোটোৱাৰ দৰে তোমাৰ ধ্বংসৰ গোটোৱা হ'ব, ফৰিংবোৰে জঁপিওৱাৰ দৰে তাৰ ওপৰত লোকসকলে জাপ দিব। যিহুৱাই উন্নত, তেওঁ উদ্ধত লোকত বাস কৰে, তেওঁ চিউনক ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ কৰিব। তোমালোকৰ সময়ত তেওঁ স্থায়ীভাৱে থাকিব, পৰিত্ৰাণ, জ্ঞান আৰু বুদ্ধি প্ৰচুৰ পৰিমাণে হ'ব। যিহুৱা বিষয়ক ভয়েই তেওঁৰ পৰম ধন। চোৱা, তেওঁলোকৰ কটকীসকলে বাটত চিঞৰিছে, কটু নীতিজ্ঞসকলে শান্তিৰ কাৰণে আশা কৰি মনোবেদনাত কান্দিছে। তাত যাত্ৰীসকল নোহোৱা হ'ল, চুক্তিবোৰ ভঙা হ'ল, সাক্ষ্যবোৰক অৱজ্ঞা কৰা হ'ল আৰু নগৰবোৰক অসন্মানিত কৰা হ'ল। দেশে হুক কৰিছে আৰু নষ্ট হৈছে, লিবানুনে বিবুদ্ধিত পৰিছে আৰু জয় পৰিছে, চাৰুণ মৰুভূমিৰ দৰে হৈছে, বাচান আৰু কৰ্মিলে পাত হৰাইছে। যিহুৱাই কৈছে, এতিয়াই মই উঠিম, এতিয়াই মই উন্নত হ'ম, এতিয়াই মই উন্নত হ'ম। তোমালোকে তুঁহ গৰ্ভধাৰণ কৰিবা আৰু তোমালোকে নৰা প্ৰসৱ কৰিবা, তোমালোকৰ নিশ্বাস প্ৰশ্বাস জুই, সেয়ে তোমালোকক গ্ৰাস কৰিব। কাঁইটীয়া জোপোহা কাটি জুইত পোৰাৰ দৰে লোকসকল জ্বলি চূৰ্ণ হ'ব। তোমালোক যিসকল দূৰৈত আছা, মই কৰা কাৰ্য কথা শুনা, আৰু তোমালোক যিসকল ওচৰত আছা, মোৰ পৰাক্ৰম স্বীকাৰ কৰা। চিউনত থকা পাপীবোৰে ভয় কৰিছে, অধৰ্মীজনক কপনীয়ে ধৰিছে। আমাৰ মাজত কোনে গ্ৰাস কৰি অগ্নিৰ সৈতে বাস কৰিব পাৰে? আমাৰ মাজত কোনে অনন্তকাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে? যিজনে ধাৰ্মিকতাৰ পথত চলে আৰু ন্যায় কথা কয়, যিজনে অত্যাচাৰ কৰি পোৱা লাভ ঘীণ কৰে, যিজনে ভেটি ল'বলৈ অস্বীকাৰ কৰে, যিজনে চৰম অপৰাধৰ আঁচনি নকৰে আৰু কুকৰ্মলৈ চকু নিদিয়ে, সেইজনে নিজৰ ঘৰ উচ্চ স্থানত স্থাপন কৰিব, তেওঁ প্ৰতিৰক্ষাৰ স্থান শিলৰ দুৰ্গ হ'ব, তেওঁ আহাৰ আৰু পানী দৃঢ়ভাৱে সৰবৰাহ হ'ব। তুমি নিজ চকুৰে ৰজাক তেওঁৰ সুন্দৰ অৱস্থাত থকা দেখিবা, তেওঁলোকে বিশাল দেশ দেখিব। তোমাৰ মনে হৈ যোৱা সংকটৰ বিষয়ে ভাবিব, লিখক ক'ত, ধন জোখাজন ক'ত, কোটবোৰ গণনা কৰাজন ক'ত আছে? তুমি বুজিব নোৱাৰা অপৰিচিত ভাষা কোৱা অবাধ্য মানুহ আৰু দেখিবলৈ নাপাবা। আমাৰ উৎসৱ নগৰ চিউনলৈ তুমি দৃষ্টি কৰা, যাৰ খুঁটি কেতিয়াও উঘালিব নোৱাৰি, যাৰ ৰছী কেতিয়াও নিছিগে, স্থানান্তৰ কৰিব নোৱাৰা এনে তম্বুস্বৰূপ শান্ত বাসস্থান জেৰুচালেমক তোমাৰ নিজৰ চকুৰে দেখিবা। তাৰ পৰিৱৰ্তে বহল নদীবোৰত আৰু হুতিবোৰত মহান যিহুৱা আমাৰ সৈতে থাকিব। তাত বঠাৰে চলোৱা যুদ্ধ জাহাজ আৰু প্ৰকাণ্ড জাহাজ নচলিব, কিয়নো যিহুৱা আমাৰ বিচাৰকৰ্তা, আমাৰ ব্যৱস্থাপক আৰু আমাৰ ৰজা, তেওঁৱেই আমাক পৰিত্ৰাণ কৰিব। তোমাৰ পালবোৰ ঢিলা হৈ পৰিছে, সিহঁতে মাছতল থিৰকৈ ধৰি ৰাখিব নোৱাৰে, সিহঁতে পাল তৰিব নোৱাৰে। সেই কালত অনেক লোটদ্ৰব্য ভাগ বাটি দিয়া হ'ল, লেঙেৰায়ো লোটদ্ৰব্য নিলে। মই অসুস্থ এইবুলি বাসিন্দাসকলে নকব, তাত থকা লোকসকলৰ অপৰাধ ক্ষমা কৰা হ'ব।